واتقوا فتنة لا تصيبن الذين ظلموا منكم خاصة واعلموا أن الله شديد العقاب.
আর তোমালোকে ফিতনা ফাসাদৰ পৰা আঁতৰত থাকিবা, কিয়নো ইয়াৰ অশুভ পৰিণাম কেৱল তোমালোকৰ মাজৰ জালিমসকলৰ মাজতেই বিশেষকৈ সীমাবদ্ধ নাথাকে। লগতে জানি থোৱা, নিশ্চয় আল্লাহ শাস্তিদানত অতি কঠোৰ।